আকাশবাণী গুৱাহাটী বিয়নি আঞ্চলিক বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। অহা চাৰিজনা দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ 14টা সমষ্টিৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্ৰস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন তৎপৰ হৈ উঠিছে। গণনাৰ বাবে নিয়োজিত বিষয়া, মাইক্ৰ অবজাৰ্ভাৰ, সহকাৰী বিষয়াকে ধৰি সংশ্লিষ্টসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হয়। যোৱা 24 মে'ত প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল। একেদৰে তিনিচুকীয়া জিলাত ভোটগণনাৰ দায়িত্ব পালন কৰিবলগীয়া বিষয়া কৰ্মচাৰীসকলৰ বাবে আজি এটা বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়। জিলাখনৰ বৰদলৈ নগৰত থকা তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত 400+ বিষয়া কৰ্মচাৰীয়ে অংশ লয়। প্ৰশিক্ষণ কালত ভোটগণনাৰ বাবে প্ৰয়োজনীয় সকলো বিষয় বিতংকৈ ব্যাখ্যা কৰা হয়। উল্লেখযোগ্য যে তিনিচুকীয়া জিলা প্ৰশাসনে প্ৰথমবাৰৰ বাবে সৰ্বানন্দ সিংহ ষ্টেডিয়ামত ভোটগণনা কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰ তিনিচুকীয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত ডিগবৈ, তিনিচুকীয়া, মাকুম আৰু ডুমডুমা বিধানসভা সমষ্টিৰ ভোটগণনা কৰা হ'ব। প্ৰতিটো সমষ্টিৰ বাবে 14খন টেবুলৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিখন টেবুলত একোগৰাকীকৈ গণনা তত্বাৱধায়ক, গণনা সহকাৰী আৰু একোজন মাইক্ৰ অবজাৰ্ভাৰ থাকিব। অহা 31 মে'ত তেওঁলোকৰ আন এটা পৰ্যায়ত প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। ইপিনে মাৰ্ঘেৰিটা মহকুমাধিপতি আৰু শদিয়া মহকুমাধিপতিৰ কাৰ্যালয়ত মাৰ্ঘেৰিটা আৰু শদিয়া বিধানসভা সমষ্টিৰ ভোটগণনা কৰা হ'ব। অহা 4 জুনৰ পুৱা 8 বজাৰ পৰা ভোটগণনা কৰা হ'ব। ইফালে ৰাজ্যিক নিৰ্বাচন আয়োগেও 4 জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ 14টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা 143গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা EVMসমূহ 50টা ষ্ট্ৰংৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। ষ্ট্ৰংৰুমসমূহ 3 তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থানদ্বাৰ চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত 6গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্ৰথম পৰ্যায়ৰ ৰাজ্যখনৰ 5টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ 35গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আনহাতে দ্বিতীয় পৰ্যায়ত 5টা সমষ্টি দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত 61গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল। ৰেমন ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা আজি বন্ধ ৰখা হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈও এই সেৱা বন্ধ থাকিব। সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰৰ ব্যক্তিগত নাৱৰ চলাচলো বন্ধ কৰা হৈছে। ৰেলৱে সুৰক্ষা বাহিনী চমুকৈ RPFয়ে ৰেলযোগে জালনোট সৰবৰাহৰ আন এটা প্ৰচেষ্টা আজি প্ৰতিহত কৰিবলৈ সমৰ্থ হয়। RPFৰ এটা দলে কামাখ্যা ৰেলৱে ষ্টেচনৰ 4 নম্বৰ প্লেটফৰ্মত অভিযান চলাই আজি জালনোটসহ 2জন লোকক গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ নিবাসী ধৃত সৰবৰাহকাৰীকেইজনৰ পৰা RPFয়ে 5,71,500 জালনোট উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। জালনোটসমূহ সৰবৰাহকাৰীকেইজনে ক'ৰ পৰা আনিছিল সেই সন্দৰ্ভত ৰেলৱে আৰক্ষীৰ দলটোৱে জেৰা অব্যাহত ৰাখিছে। লোকসভা নিৰ্বাচনৰ 7ম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে সকলো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰ, ছালেমপুৰ আৰু চান্দৌলি লোকসভা সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কুশীনগৰৰ জনসাধাৰণক নিৰ্বাচনী সভাত সম্বোধন কৰি শ্ৰীশ্বাহে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে দৰিদ্ৰতা দূৰীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি দাবী কৰে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ এটা 10 বছৰীয়া সফল যাত্ৰাৰ লগতে 25 বছৰীয়া উন্নয়নৰ পৰিকল্পনা আছে বুলি মন্তব্য কৰি শ্ৰীশ্বাহে উত্তৰ প্ৰদেশৰ জনসাধাৰণক উন্নয়নমুখী যাত্ৰাৰ সহভাগী হবলৈ আহ্বান জনায়। ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP Nadda আজি বাৰাণসীত বিভিন্ন নিৰ্বাচনী কাৰ্যসূচীত শিপিনী, মৃৎশিল্পী, সূতাৰ তথা নাগৰিকৰ সৈতে মত বিনিময় কৰে। জ্যেষ্ঠ বিজেপি নেতা ডঃ মোহন যাদৱে আজি পাটলিপুত্ৰ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ পাটনাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও পাটনা ছাহিব সংসদীয় সমষ্টিত আৰু পাটলিপুত্ৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ নেতাগৰাকীয়ে শাসক পক্ষক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ আৰু ইন্দি মিত্ৰজোঁটে সংবিধান সুৰক্ষাৰ খাতিৰত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বুলি দাবী কৰে। নিৰ্বাচনী কাৰ্যসূচীসমূহত ৰাহুল গান্ধীৰ লগতে RJDৰ নেতা তেজস্বী প্ৰসাদ যাদৱ আৰু CPIMৰ LRৰ নেতা দীপংকৰ ভট্টাচাৰ্য উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।